বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰ্যাপ্ত সুযোগ প্ৰদানেৰে দেশৰ যুৱক প্ৰজন্মক সবল কৰি তোলা বিকশিত ভাৰতৰ প্ৰধান লক্ষ্য বুলি উল্লেখ কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি মেঘালয়ৰ ৰিভৈ জিলাৰ ভৈৰিমবঙত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ জৈৱিক মছলা প্ৰসংস্কৰণ গোট মুকলি কৰে। দোনাগিৰি সংশোধক আৰু অগ্ৰয় নামৰ দেশীয় প্ৰযুক্তিৰে নিৰ্মিত তিনিখন অগ্ৰণী যুদ্ধ জাহাজ দেশৰ নৌবাহিনীত অন্তৰ্ভুক্ত কৰা হ'ব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি মাজনিশা চিটল ষ্টেডিয়ামত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰথমখন খেল অনুষ্ঠিত হ'ব আৰু ভাৰতৰ অস্মিতা চলিহা চীনত চলি থকা মাকাও অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰ্যাপ্ত সুযোগ প্ৰদানেৰে দেশৰ যুৱ প্ৰজন্মক সবল কৰি তোলা বিকশিত ভাৰতৰ প্ৰধান লক্ষ্য বুলি উল্লেখ কৰিছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমত যুৱ পৰিক্ৰমা মন্ত্ৰী মনসুখ মাণ্ডাভাই লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰি দিয়া এটা বাৰ্তাত কয় যে বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ জৰিয়তে দেশত বৃহৎ সংখ্যক চাকৰিৰ সৃষ্টি কৰাৰ লগতে সংস্কাৰ সাধন কৰাৰ লক্ষ্য লোৱা হৈছে। তেওঁ লগতে প্ৰকাশ কৰে যে এই আঁচনিয়ে ৰাষ্ট্ৰ গঠনত যুৱক যুৱতীসকলৰ সক্ৰিয় অংশগ্ৰহণৰ ক্ষেত্ৰত উল্লেখযোগ্য সহায়কৰ ভূমিকা পালন কৰিব। প্ৰবন্ধত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী মাণ্ডাভিয়াই 2013 চনত বিশ্বৰ আটাইতকৈ পিছপৰা অৰ্থনীতি হিচাপে পৰিচিত ভাৰত এতিয়া বিশ্বৰ দ্ৰুতগতিত বিকশিত প্ৰধান অৰ্থনীতি হিচাপে পৰিগণিত হৈছে বুলি উল্লেখ কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি মেঘালয়ৰ ৰিভৈ জিলাৰ ভৈৰিমবঙত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ জৈৱিক মছলা প্ৰসংস্কৰণ গোট মুকলি কৰে। এই অনুষ্ঠানত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামঙো উপস্থিত থাকে। কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে ভেলু চেইন উন্নয়ন অভিযানৰ উদ্যোগত আৰু পূৰ্বোত্তৰ ৰিভৈ জৈৱিক কৃষক উৎপাদন কোম্পানী লিমিটেডৰ অধীনত এই প্ৰসংস্কৰণ গোট স্থাপন কৰা হৈছে। প্ৰায় 32 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা এই প্ৰসংস্কৰণ গোটত বছৰি 10,000 মেট্ৰিক টনতকৈ অধিক হালধি, আদা, জালুক, জলকীয়াকে ধৰি বিভিন্ন জৈৱিক মছলাৰ প্ৰসংস্কৰণ কৰা যাব। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় জৈৱিক উৎপাদন কাৰ্যসূচী আৰু ইউৰোপীয় সংঘৰ জৈৱিক মানৰ প্ৰমাণ পত্ৰ থকা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো জৈৱিক মছলা প্ৰসংস্কৰণ কেন্দ্ৰ এইটো। এই গোটৰ জৰিয়তে উন্নত মানৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত জৈৱিক মছলাই বিশেষ স্থান লাভ কৰিব। অনুষ্ঠানত সম্বোধি দিয়া ভাষণত শ্ৰী সীতাৰমণে 2026 চনত GI Tag লাভ কৰা লাকাডাং হালধিকে ধৰি উচ্চমানৰ জৈৱিক উৎপাদনৰ ক্ষেত্ৰত মেঘালয়ে গ্ৰহণ কৰা ভূমিকা প্ৰশংসা কৰে। তেওঁ বিশ্ব বজাৰত মেঘালয়ৰ বিভিন্ন প্ৰকাৰৰ আদাৰ বৰ্ধিত চাহিদাৰ বিষয়টো উল্লেখ কৰে। তেওঁ কয় যে এই প্ৰসংস্কৰণ কেন্দ্ৰ স্থাপনে কৃষকৰ মালিকীস্বত্ব থকা উদ্যোগসমূহক শক্তিশালী কৰাৰ লগতে উপযুক্ত বজাৰ সৃষ্টি আৰু গ্ৰাম্য জীৱন ধাৰণৰ মান উন্নত কৰি এই প্ৰসংস্কৰণ গোটে উত্তৰ পূৰ্বাঞ্চলৰ জৈৱিক কৃষিখণ্ডত এটা উল্লেখযোগ্য ভূমিকা পালন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত হ'বলগীয়া অনুষ্ঠানত 21 জুন অৰ্থাৎ পৰহিলৈ কলকাতাত দোনাগিৰি সংশোধক আৰু অগ্ৰয় নামৰ দেশীয় প্ৰযুক্তিৰে নিৰ্মিত তিনিখন অগ্ৰণী যুদ্ধ জাহাজ নৌবাহিনীত অন্তৰ্ভুক্ত কৰা হ'ব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে ভাৰতীয় নৌসেনাই আৰ্হি প্ৰস্তুত কৰা আৰু গাৰ্ডেন ৰিজ ৰিপ'ব্লিডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছৰ দ্বাৰা নিৰ্মিত এই জাহাজকেইখনে সামুদ্ৰিক যুদ্ধ, জলৰেখা পৰ্যবেক্ষণ আদিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কাৰ্যক্ষমতা প্ৰদৰ্শন কৰিব। এই জাহাজ তিনিখনে নৌসেনাৰ ক্ষমতা বিকাশৰ এটা সন্তুলিত দৃষ্টিভংগীক প্ৰতিফলিত কৰাৰ লগতে গভীৰ সামুদ্ৰিক অভিযান শক্তিশালী কৰিব আৰু সামুদ্ৰিক ক্ষেত্ৰৰ সজাগতা বৃদ্ধি কৰি বিভিন্ন প্ৰত্যাহ্বানৰ পৰা উপকূলীয় জলভাগক সুৰক্ষিত কৰিব। 75% তকৈ অধিক থলুৱা সামগ্ৰী ব্যৱহাৰেৰে নিৰ্মাণ কৰা জাহাজকেইখনে ভাৰতৰ থলুৱা জাহাজ নিৰ্মাণ ব্যৱস্থাৰ ক্ষেত্ৰত বৰ্ধিত আত্মনিৰ্ভৰশীলতাক প্ৰকাশ কৰিছে। এই নিৰ্মাণ কাৰ্য 200তকৈ অধিক অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসহ ভাৰতীয় উদ্যোগে ভূমিকা গ্ৰহণ কৰাৰ লগতে ইয়াৰ জৰিয়তে বৃহৎ সংখ্যক প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপনৰ সৃষ্টি হৈছে। মন্ত্ৰালয়ে কয় যে এই জাহাজসমূহ নৌসেনাত অন্তৰ্ভুক্ত কৰাটোৱে আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যক আগুৱাই নিয়া আৰু ভাৰতৰ সামুদ্ৰিক ক্ষমতা শক্তিশালী কৰাৰ ক্ষেত্ৰত চৰকাৰ, ভাৰতীয় নৌসেনা, ৰাজহুৱা খণ্ডৰ জাহাজ কাৰখানা, ব্যক্তিগত উদ্যোগ আৰু অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ যুটীয়া প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে। শ্ৰোতাসকলে প্ৰতিকূল বতৰৰ বাবে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু পূৰ্ব নিৰ্ধাৰিত সময়তকৈ ওড়িশাত উপস্থিত হোৱাত পলম হৈছে। শ্ৰীমতী মুৰ্মু ময়ূৰগঞ্জ জিলাৰ ডনবোচ এয়াৰ ষ্ট্ৰিপত উপস্থিত হোৱাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে তেওঁ পশ্চিমবংগৰ কালাইকুণ্ডা বিমান ঘাটিৰ পৰা পথেৰে যাত্ৰা কৰিছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে বেয়া বতৰৰ বাবে তেওঁৰ ভ্ৰমণসূচীৰ সালসলনি ঘটিছে। ৰাষ্ট্ৰপতিগৰাকীৰ কনভয় বাংগিৰি পচি আৰু বিজয়ছ হৈ ৰায়ৰাংপুৰ অভিমুখে ৰাওনা হৈছে আৰু তেওঁ সন্ধিয়া কিছু পলমকৈ চহৰখনত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰপতিগৰাকীৰ যাত্ৰাৰ পথত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। শ্ৰীমতী মুৰ্মুৱে ভূৱনেশ্বৰৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানে আয়োজন কৰা চিকিৎসা শিবিৰ, খনন প্ৰভাৱিত গাঁওসমূহৰ বাবে পাইপযোগে পানী যোগানৰ বৃহৎ আঁচনি, ব্ৰহ্মকুমাৰী মাতৃশক্তি ভৱন আৰু বিশেষ আৱৰ্ত ভৱন উদ্বোধন কৰাৰ লগতে নতুনকৈ সৃষ্টি কৰা ৰায়ৰাংপুৰ আৰক্ষী জিলাকে ধৰি কেইবাটাও জনকল্যাণমূলক তথা আন্তঃগাঁথনিমূলক প্ৰকল্প উদ্বোধন কৰিব। কাইলৈ ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ গৃহভূমিত নিজৰ 68 সংখ্যক জন্মদিন উদযাপন কৰিব। ওড়িশা চৰকাৰৰ দুবছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱা উপলক্ষে কাইলৈ ৰায়ৰাংপুৰত হ'বলগীয়া এটা ৰাজহুৱা অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত 2400 কোটি টকাৰ উদগনিমূলক ধনৰাশি মুকলি কৰিব। প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাই দেশত 15 লাখ নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত সহায় কৰিছে। দেশৰ প্ৰায় 200টা স্থানত আজি এই উপলক্ষে আঞ্চলিক পৰ্যায়ৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই যোজনাৰ অধীনত 63 লাখতকৈ অধিক কৰ্মচাৰীক সামৰি লোৱা হৈছে, ইয়াৰে প্ৰায় 30% মহিলা। কৰ্মচাৰী আৰু নিয়োগকৰ্তা উভয়পক্ষকে আনুষ্ঠানিক অৰ্থব্যৱস্থাত অংশগ্ৰহণৰ প্ৰতি উৎসাহিত কৰাৰ বাবে এই আঁচনিখন ৰূপায়ণ কৰা হৈছে। ইয়াৰ অধীনত প্ৰথমবাৰৰ বাবে নিযুক্তি লাভ কৰাসকলক 15,000 টকাকৈ প্ৰদান কৰা হয়। তদুপৰি অতিৰিক্ত নিয়োগ সৃষ্টি কৰা নিয়োগকৰ্তাসকলক প্ৰতিমাহে প্ৰতিজন অতিৰিক্ত কৰ্মচাৰীৰ বাবে 3,000 টকাকৈ উদগনিমূলক ধন প্ৰদান কৰা হয়। বিগত বৰ্ষৰ 1 আগষ্টত ৰূপায়ণ কৰা এই আঁচনিৰ জৰিয়তে দুবছৰৰ ভিতৰত দেশত 3,50,00,000ৰো অধিক নিয়োগ সৃষ্টিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই অনুষ্ঠানৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে বিজ্ঞান ভৱনত বহুকেইগৰাকী যুৱক যুৱতীৰ সৈতে মত বিনিময় কৰে। অনুষ্ঠানত দিয়া ভাষণত কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই কয় যে শ্ৰমিকসকলৰ কল্যাণ আৰু হিতৰ বাবে মোদী চৰকাৰে 4টা গুৰুত্বপূৰ্ণ শ্ৰম বিধি ৰূপায়ণ কৰিছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি মাজনিশা চিটল ষ্টেডিয়ামত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰথমখন খেল অনুষ্ঠিত হ'ব। পুৱতি নিশা বষ্টন ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত স্কটলেণ্ড মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে আজি পুৱা অনুষ্ঠিত এখন খেলত মেক্সিকোই দক্ষিণ কোৰিয়াক 1-0 ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে অনুষ্ঠিত আন এখন খেলত আজি কানাডাই কাটাৰক 6-0 পৰাস্ত কৰে। ভাৰতৰ অস্মিতা চলিহা চীনত চলি থকা মাকাও অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। অস্মিতাই কোৱাৰ্টাৰ ফাইনেলত দক্ষিণ কোৰিয়াৰ কিম মিন চানক 21-16, 21-18 পোনপটীয়া গেমত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। কাইলৈ হ'বলগীয়া ছেমি ফাইনেলত খেলুৱৈগৰাকীয়ে দক্ষিণ কোৰিয়াৰ পাৰ্ক গা ইউনৰ মুখামুখি হ'ব। ইয়াৰ পূৰ্বে অস্মিতাই ৰাউণ্ড 16ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইছিকা য়েশৱালক পৰাস্ত কৰে। ইপিনে আনমোল খাৰ্প কোৱাৰ্টাৰ ফাইনেলত চীনৰ চতুৰ্থ বাছনিপ্ৰাপ্ত হান কিয়ানচিৰ হাতত পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়। প্ৰতিৰক্ষা মন্ত্ৰালয়ে মুচি ৰিভাৰফ্ৰণ্ট ডেভেলপমেণ্ট কৰ্পৰেচনক হায়দৰাবাদৰ বাপুঘাটৰ সমীপত গান্ধী সৰোবৰ প্ৰকল্প বিকশাই তোলাৰ বাবে কাম কৰাত অনুমোদন জনাইছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে গোলকুণ্ডাৰ আৰ্টিলাৰী কেন্দ্ৰত অৱস্থিত প্ৰতিৰক্ষা বিভাগৰ ভূমি ব্যৱহাৰৰ বাবে অনুমতি প্ৰদান কৰা হৈছে। সামাজিক মাধ্যমৰ এটা পোষ্টত তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে হায়দৰাবাদৰ বাপুঘাটত ইয়াৰ ধবজাবাহী গান্ধী সৰোবৰ প্ৰকল্পৰ কাম আৰম্ভ কৰিবলৈ তেলেংগানা চৰকাৰক অনুমতি দিয়াৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক কৃতজ্ঞতা জ্ঞাপন কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰ্যাপ্ত সুযোগ প্ৰদানেৰে দেশৰ যুৱক যুৱপ্ৰজন্মক সবল কৰি তোলা বিকশিত ভাৰতৰ প্ৰধান লক্ষ্য বুলি উল্লেখ কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি মেঘালয়ৰ ৰিভয় জিলাৰ ভৈৰিমবঙত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ জৈৱিক মছলা প্ৰসংস্কৰণ গোট মুকলি কৰে। দোনাগিৰি সংশোধক আৰু অগ্ৰয় নামৰ দেশীয় প্ৰযুক্তিৰে নিৰ্মিত 3খন অগ্ৰণী যুদ্ধ জাহাজ দেশৰ নৌবাহিনীত অন্তৰ্ভুক্ত কৰা হ'ব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি মাজনিশা চিটল ষ্টেডিয়ামত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰথমখন খেল অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই।